এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন, পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ত্ৰিপাক্ষিক বৈঠকৰ বাবে মুখ্যমন্ত্ৰীৰ পোষকতা, ভাৰতীয় সংবিধানৰ প্ৰণেতা শিক্ষাবিদ আইনবিদ তথা সমাজ সংস্কাৰক বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ আজি জয়ন্তী, আৰু 27 এপ্ৰিলৰ পৰা 4 মেলৈ ফিলিপিনছত হবলগীয়া এছিয়ান লন বল প্ৰতিযোগিতাৰ ভাৰতীয় দলত অসমৰ 5 গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত। নমস্কাৰ, সমূহ শ্ৰোতালৈ ৰঙালী বিহুৰ ওলগ জনাই বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈঘাট আৰু খাল বিলসমূহত উখল মুখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালী দেউতা নাৰায়ণৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিহু উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে বিহুৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা বৈশাখী, পৈলা বৈশাখ, মেচাদী, শুকান্তি ক্ৰীড়াপতি নৱবৰ্ষ উৎসৱসমূহৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহু উপলক্ষে দিয়া ভূমিকাৰে আনন্দময় আৰু প্ৰাণবন্ত বিহু চিন্তা জ্ঞাপন কৰিছে। ৰাজ্যপাল লক্ষ্মী প্ৰসাদ আচাৰ্যই অসমীয়া বাপতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাত ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰঙালী বিহুৱে সংস্কৃতি আৰু পৰিৱেশৰ মাজৰ চিৰবিৰাজমান আন্তঃসম্পৰ্ক প্ৰতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ প্ৰাক্তনত বিশিষ্ট সাহিত্যিক, অসম সাহিত্যসভাৰ প্ৰাক্তন সভাপতি দ্ৰুত বিষয়ৰ সংস্থা ডঃ নগেন শইকীয়াই
আহি আমাৰ সন্মুখত উপস্থিত হৈছে। আমি এটা নতুন বছৰত ভৰি দিবলৈ ওলাইছোঁ। এই সময়ত আমি আমাৰ ৰাজ্যখনৰ, আমাৰ সমগ্ৰ দেশখনৰ জনসাধাৰণলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মই সকলোৰে মংগল কামনা কৰিছোঁ। কিন্তু আমাৰ ৰাজ্যখন আমি বিভিন্ন সংঘাতৰ মাজেদি, সমস্যাৰ মাজেদি পাৰ হৈ আহি আছোঁ। এই সমস্যা আৰু সংঘাতসমূহ যাতে এই বছৰটোত আঁতৰাই দিয়ে মই প্ৰথমতে সেইটোৱে বাঞ্ছা কৰিছোঁ। মোৰ কাৰণে অসমেই মোৰ প্ৰাণ, অসমেই ধ্যান আৰু অসমেই জ্ঞান। সেইবাবে অসমৰ মংগল, অসমৰ উন্নয়ন, এই দুটা মই অন্তৰৰ অন্তৰৰ পৰা কামনা কৰোঁ। আশা কৰোঁ এই বছৰটোৱে আমালৈ পাৰ হৈ যোৱা দিনবোৰৰ যিবোৰ আমাৰ অভিজ্ঞতা, সেই অভিজ্ঞতাবোৰ আৰু নাথাকিব আৰু এটা নতুন বছৰ আমি সকলোৱে সমানে আনন্দৰে সৈতে কটাব পাৰিম। এই আশাৰে মই সকলোকে মোৰ বিহুৰ অভিবাদন জনালো।
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো উলহ মালহেৰে গৰু বিহু পালন কৰা হৈছে। এই উপলক্ষে পুৱাতে গৰুক নৈ জান জুৰিৰ পাৰলৈ নি গা ধোৱাৰ উপৰি লাও বেঙেনা খুৱাই মংগল কামনা কৰা হৈছে। চৰাইদেউত গৰু বিহুৰ পৰিৱেশ সম্পৰ্কে জানিবলৈ আমি এতিয়া সম্প্ৰতি জিলাখনৰ মথৰপুৰ অঞ্চলত থকা আমাৰ সংবাদদাতা নবুল কোঁৱৰৰ ওচৰলৈ যাম। নবুল, আমাক গৰু বিহুৰ পৰিৱেশ সম্পৰ্কে জনাওক।
চ'ত আৰু বহাগ মাহৰ আজি সংক্ৰান্তি। আজি দিনটোতে সমগ্ৰ ৰাজ্যবাসীয়ে গৰু বিহু পালন কৰে। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু চৰাইদেউ জিলাত আজি উলহ মালহেৰে উদযাপন কৰা হৈছে। গৰু বিহুৰ পুৱাই গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জানজুৰি ঘাটলৈ লৈ গৈ নোৱাই ধুৱাই দীঘলতি মাখিয়তি পাতেৰে গৰুৰ গা কোবাই লাও বেঙেনা খুৱাই ঘৰৰ গৰুকেইটা দীৰ্ঘায়ু আৰু ন শক্তি কামনা কৰে। চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলতো আজি ৰাতিপুৱাই গাঁওবাসীয়ে গৰুকেইটাক মাহ হালধি ঘঁহি পথাৰলৈ আনি গা ধুৱায়। উৰুকাৰ নিশাই সাজি থোৱা চাটৰ পৰা গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে গৰুৰ নিপুতল এটি শৰীৰ কামনা কৰি গালৈ লাও বেঙেনা আদি ছটিওৱা হয়। ইয়াৰ স্থানীয় লোক আছে, আমি তেওঁলোকৰ পৰা জানিম। নমস্কাৰ, আজি গৰু বিহু, আপোনাক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই মুহূৰ্তত আপুনি অসমবাসী ৰাইজক কি ক'ব?
ধন্যবাদ আপোনাৰ লগতে অসমবাসী ৰাইজকো মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি যিহেতু গৰু বিহু আৰু এই গৰু বিহুৰ দিনটো সঁচাকৈ অসমীয়া সমাজ জীৱনৰ কাৰণে এটা উল্লেখযোগ্য দিন। লগতে আমি যিহেতু কৃষি প্ৰধান সমাজত বসবাস কৰোঁ, গতিকে গৰুৰ এক উল্লেখনীয় ভূমিকা আছে, আমি সকলোৱে এই কথা অৱগত আৰু জানো। আৰু মই ক'ব বিচাৰোঁ সমূহ অসমবাসী ৰাইজক যাতে এই অসমীয়া নৱবৰ্ষই সকলোৰে জীৱনত ৰং ৰহইচ আনক, সুখে শান্তিৰে জীয়াই থাকক।
হয়, আজি যিহেতু গৰু বিহু, আপোনালোকে ইতিমধ্যে গৰু বিহু পালন কৰিলে, সকলোৱে যদি লগ লাগি এটা বিহু গায়, বিহু গালে ভাল হ'ব, সকলোৱে লগ লাগি এটা বিহু গাব।
তাতোত কৈছেনে হ ৰঙালী বিহুতি নেপালীৰে কৈ থাকো।
তিনিচুকীয়া জিলাতো আজি গৰু বিহু উপলক্ষে পুৱাৰে পৰাই উৎসাহ উদ্দীপনা দেখা গৈছে। কৃষিৰ বাবে অপৰিহাৰ্য গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে আজি জিলাখনৰ কৃষিজীৱী ৰাইজে পুৱাৰে পৰা গৰুক গা ধুৱাই বিহু পালন কৰিছে। জিলাখনত গৰু বিহু পালন সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা মনোৰঞ্জন মৰাণ।
লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু। দীঘলতীৰ দীঘল পাত গৰু কোবাওঁ জাত জাত, মাখিয়তীৰ মাখি পাত মাখি মাৰোঁ জাত জাত। এনে পৰম্পৰাৰে ৰাজ্যত আজিৰে পৰা বিহু আৰম্ভ হৈছে। আজি গৰু বিহু উপলক্ষে তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। গৰু বিহু উপলক্ষে ৰাইজে নিজৰ গোহালিৰ গৰুহাল পুৱাই গাঁৱৰ ঘাটলৈ, নৈ জান জুৰিৰ পাৰলৈ কাষলৈ নি পৰম্পৰা নিয়ম পালন কৰি গৰুক মাহ হালধিৰে নোৱাই ধুৱাই মংগল কামনা কৰিছে। তিনিচুকীয়া জিলাৰ বৰগুৰি, মাকুম, পানীতোলা, লাইপুলি, ডুমডুমা আদি একাধিক স্থানত আজি গৰু বিহু উপলক্ষে আনন্দ পৰিৱেশে বিৰাজ কৰিছে। এটা কথা উল্লেখ কৰিব লাগিব যে গৰু বিহুৰ দিনা পৰম্পৰা অনুসৰি কণী যুঁজ লগতে বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰিছে।
শিৱসাগৰ জিলাতো আজি ৰাইজে গৰু বিহু উপলক্ষে কৃষ্টি সংস্কৃতি ৰক্ষা কৰি ৰীতি নীতিসমূহ পালন কৰাৰ লগতে উলহ মালহেৰে বিহু উদযাপন কৰিছে। লখিমপুৰ জিলাৰ জনসাধাৰণেও আজি গৰু বিহু পালন কৰিছে। বৰপেটাত আজিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু উদযাপন আৰম্ভ হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আজি গৰু বিহু পালন কৰা হৈছে। বৰপেটা সত্ৰত আজিৰে পৰা ছয় বহাগলৈ সত্ৰৰ নৈমিত্তিক প্ৰসংগ কৰা হ'ব। কামৰূপ জিলাৰ বকৈ, ছয়গাঁও, হাজো, কমলপুৰকে ধৰি বিভিন্ন অঞ্চলত আজি পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰা হৈছে। ঠায়ে ঠায়ে মুকলি বিহুৰ আয়োজন কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ পাছতে পৰীক্ষণ সম্পন্ন হৈছে। তিনিচুকীয়া জিলা পঞ্চায়তৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত জিলাখনৰ 22খন আসনৰ বাবে দাখিল কৰা মুঠ 67জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ পোৱা গৈছে। জিলাখনৰ আঞ্চলিক পঞ্চায়তৰ বাবে 205খন মনোনয়ন পত্ৰ বৈধ হোৱাৰ বিপৰীতে 7খন মনোনয়ন পত্ৰ নাকচ কৰা হয়। শোণিতপুৰ জিলাৰ অন্তৰ্গত 20খন জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা 49গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত 48খন মনোনয়ন গ্ৰহণ আৰু 1খন নাকচ কৰা হৈছে। জিলাখনৰ অন্তৰ্গত 88খন গাঁও পঞ্চায়তৰ বাবে 2252খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল। পৰীক্ষাৰ অন্তত 2168খন মনোনয়ন গ্ৰহণ কৰা হৈছে আৰু 84খন মনোনয়ন বিভিন্ন কাৰণত নাকচ কৰা হয়। কামৰূপ জিলাৰ অন্তৰ্গত মুঠ 20খন জিলা পৰিষদৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে 52গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ 12খন আঞ্চলিক পঞ্চায়তৰ অধীনৰ 114খন গাঁও পঞ্চায়তৰ বাবে 253গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ বাবে 17 এপ্ৰিলৰ বিয়লি 3 বজালৈ সময় নিৰ্ধাৰণ কৰা হৈছে আৰু একেদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। পঞ্চায়ত নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে ব্যাপক প্ৰস্তুতি চলাইছে। বিভিন্ন জিলাৰ সদৰসমূহত ষ্ট্ৰংৰুম আৰু গণনা কক্ষ স্থাপন কৰা হৈছে আৰু জিলা আয়ুক্তৰ লগতে নিৰ্বাচনী বিষয়াই কক্ষসমূহ পৰিদৰ্শন কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বিষয়টো সন্দৰ্ভত শীঘ্ৰেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পোষকতা কৰিছে। ৰাজ্য চৰকাৰ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধি এই বৈঠকত উপস্থিত থাকিব। দুধনৈত কালি পৰিষদৰ নৱনিৰ্বাচিত 36গৰাকী পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কালিৰ অনুষ্ঠানত ৰাভাবীৰ দদানক শ্ৰদ্ধাৰে স্মৰণ কৰি বীৰগৰাকীৰ এটা 100 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। পৰিষদৰ প্ৰতিটো এলেকাৰ দ্ৰুত উন্নয়নৰ বাবে অসম চৰকাৰৰ পৰা আবণ্টিত পুঁজিৰ বাহিৰেও পৰিষদৰ প্ৰতিটো সমষ্টিত সুকীয়াকৈ ধনৰ আবণ্টন দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ৰাভাবীৰ পৰশুৰামৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত জিলাখনৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে নৱনিৰ্বাচিত পাৰিষদসকলক শপতবাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানতে টংকেশ্বৰ ৰাভাই তৃতীয়বাৰৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ লয়। একেদৰে সোণাৰাম ৰাভাই অধ্যক্ষ আৰু অলকা ৰাভাই উপাধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ভাৰতীয় সংবিধানৰ প্ৰণেতা, শিক্ষাবিদ, আইনবিদ তথা সমাজ সংস্কাৰক বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ আজি জয়ন্তী। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইনমন্ত্ৰী ডঃ আম্বেদকাৰৰ জয়ন্তী উপলক্ষে দেশৰ বিভিন্ন স্থানত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সামাজিক সম্প্ৰীতি আৰু সমতা স্থাপনৰ লগতে মহিলা আৰু বঞ্চিত শ্ৰেণীৰ অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ প্ৰতিষ্ঠাৰ উদ্দেশ্যে ডঃ আম্বেদকাৰে অহোপুৰুষাৰ্থ কৰিছিল। আম্বেদকাৰৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ শুভেচ্ছা জনাইছে। অহা 27 এপ্ৰিলৰ পৰা 4 মেলৈ ফিলিপিনছত হ'বলগীয়া 16 ছিনিয়ৰ আৰু 14-25 বৰ্ষৰ অনুৰ্ধ এছিয়ান লন বল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতালৈ ভাৰতীয় দলৰ অসমৰ 5 গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ভাৰতীয় ছিনিয়ৰ দলত অসমৰ অৰ্জুন নয়নমণি শইকীয়া, বনগীতা হাজৰিকা আৰু পুতুল সোণোৱালে বাছনি লাভ কৰিছে। ইপিনে 25 বছৰ অনুৰ্ধ ভাৰতীয় দলত অসমৰ বিতু দাস আৰু সুৰঞ্জনা বৰুৱাই স্থান লাভ কৰিছে। ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ খেলুৱৈসকলক অসম লন বল সন্থাই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পদক লাভ কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক 12 ৰাণত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কালি জয়পুৰত বিয়লিৰ ভাগত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰাজস্থান ৰয়েলছক 9 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তী ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
পৰম্পৰাগত ৰীতি নীতি আৰু উলহ মালহেৰে আজি ৰাজ্যত ৰঙালীৰ 7 বিহুৰ প্ৰথমটো দিন গৰু বিহু উদযাপন কৰা হৈছে। এই বাতৰি অন্যান্য কাকতৰ লগতে অসমীয়া প্ৰতিদিন আৰু অসমীয়া খবৰ কাকতেও আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। দেশৰ ঘাইপথ উন্নীতকৰণৰ অংশ হিচাপে উত্তৰ পূৰ্বাঞ্চল আৰু সীমান্ত এলেকাৰ আন্তঃগাঁথনি উন্নয়নত বিশেষ গুৰুত্ব দিয়া হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে এই বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। GMCHৰ কৰ্কট প্ৰতিষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰবটিক অস্ত্ৰোপচাৰ যন্ত্ৰ মুকলি কৰা হৈছে। এই যন্ত্ৰই নিখুঁত উচ্চমানৰ নিয়ন্ত্ৰণ তথা 3D দৃশ্যায়নৰ জৰিয়তে কৰ্কট ৰোগৰ উন্নত চিকিৎসা সম্ভৱ কৰি তুলিব। বাতৰিটো দৈনিক জনমভূমি কাকতৰ। মেট্ৰিকত 139খন চৰকাৰী বিদ্যালয়ৰ শূন্য ফলাফলে ৰাজ্যৰ শিক্ষা বিভাগক উদ্বিগ্ন কৰি তুলিছে। এই বিদ্যালয়সমূহক জবাবদিহি কৰি শিক্ষা বিভাগৰ ফালৰ পৰা জিলা বিদ্যালয় পৰিদৰ্শকসকললৈ কাৰণ দৰ্শোৱাৰ নিৰ্দেশ দিয়া হৈছে। বাতৰিটো আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। আমেৰিকাৰ ভূমিত 30 দিনতকৈ অধিক দিন থকা বিদেশী নাগৰিকসকলে কেন্দ্ৰীয় বা যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰাব লাগিব। বিদেশী নাগৰিকৰ ক্ষেত্ৰত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এনে কঠোৰ নীতি সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। আদানী গোটে ৰাজ্যত 50,000 কোটি টকা বিনিয়োগ সন্দৰ্ভত গোটৰ সঞ্চালক জিত আদানী আৰু তেওঁৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আলোচনাত মিলিত হোৱাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। ৰাছিয়াৰ মিছাইল আক্ৰমণত কালি ইউক্ৰেইনৰ এখন চহৰ ছামিত কমেও 32 জন লোকৰ মৃত্যু হয়। এটলিষ্ট 32 কিল্ড ইন ৰাছিয়ান মিছাইল ষ্ট্ৰাইক ইন ইউক্ৰেইন শিৰোনামেৰে দি আছাম ট্ৰিবিউন কাকতে এই বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যৰ সকলো কেন্সাৰ হাস্পতালত 1খনকৈ নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ বিষয়ে চৰকাৰৰ গুণাগথা চলি আছে। শিক্ষাৰ্থীসকলে নিয়োগৰ ক্ষেত্ৰত অধিক সুযোগ লাভৰ আশাৰে নাৰ্ছিং মহাবিদ্যালয়সমূহত ইংৰাজী আৰু জাপানী ভাষাৰ পাঠ্যক্ৰমৰ প্ৰৱৰ্তনৰ বিষয়ে চিন্তা চৰ্চা কৰা হৈছে। এই বাতৰি দ্য ছেণ্টিনেল কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আহক আমি আকৌ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসমীয়াৰ বাপতি হাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ত্ৰিপাক্ষিক বৈঠকৰ বাবে মুখ্যমন্ত্ৰীৰ পোষকতা। ভাৰতীয় সংবিধানৰ প্ৰণেতা, শিক্ষাবিদ, আইনবিদ তথা সমাজ সংস্কাৰক বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ আজি জয়ন্তী। আৰু 27 এপ্ৰিলৰ পৰা 4 মে'লৈ ফিলিপিনছত হ'বলগীয়া এছিয়ান লন বল প্ৰতিযোগিতাৰ ভাৰতীয় দলত অসমৰ 5 গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।